লোক অধ্যায় ২৪। কিন্তু সপ্তাহৰ প্ৰথম দিনা অতি দুখমুখতেই সেই যুগুত কৰা সুগন্ধি দ্ৰব্য লগত লৈ মৈদামৰ ওচৰলৈ আহিল। তাতে মৈদামৰ মুখৰ পৰা শিলচটা বগৰাই থোৱা দেখিলে। পাছে ভিতৰলৈ সোমাই প্ৰভু যীশুৰ দেহ নেপালে। তেওঁলোকে ইয়াৰ বিষয়ে সংশয় কৰি থাকোঁতে চোৱা, চকমকীয়া বস্ত্ৰ পিন্ধা দুজন পুৰুষ তেওঁলোকৰ ওচৰত থিয় হ'ল। তাতে তেওঁলোকে ভয় পাই মাটিলৈ তলমুখ কৰি থাকোঁতে সেই দুজনে তেওঁলোকক কলে,
তোমালোকে মৃতবিলাকৰ মাজত জীৱিত জনা কিয় বিচাৰিছা? তেওঁ ইয়াত নাই, উঠিল। তেওঁ গালিল দেশত থাকোঁতেই এই যি কথা তোমালোকক কৈছিল, মানুহৰ পুত্ৰ পাপী লোকৰ হাতত সমৰ্পিত আৰু ক্ৰুচত হত হৈ তৃতীয় দিনা পুনৰাই উঠিব লাগিব, এই কথা সোঁৱৰা।
তেতিয়া তেওঁৰ সেই কথা তেওঁলোকৰ মনত পৰিলত তেওঁলোকে মৈদামৰ পৰা ঘূৰি আহি এঘাৰজন পাচনিকে আদি কৰি আটাইবিলাকক এই সকলো কথাৰ সংবাদ দিলে। তেওঁবিলাকৰ মাজত মগদিলেনী মৰিয়ম, জোহানা আৰু জাকুবৰ মাক মৰিয়ম আছিল, আৰু তেওঁলোকৰ সৈতে আন কেইজনীয়েও পাচনিবিলাকক এইবোৰ কথা কলে। কিন্তু তেওঁবিলাকৰ দৃষ্টিত সেইবোৰ কথা অনৰ্থক গল্প যেন হোৱাত তেওঁবিলাকে তিৰোতাবিলাকক অবিশ্বাস কৰিলে। তথাপি পিতৰে উঠি মৈদামলৈ লৰি গৈ চাপৰি চাই কেৱল ফণসূতাৰে মিহি কাপোৰ কেইখন দেখিলে। পাছে যি ঘটিল তাতে বিস্ময় মানি নিজ ঘৰলৈ গুচি গ'ল। পাছে চোৱা, জিৰচালেমৰ পৰা 7.5 মাইল বাটৰ আঁতৰত থকা ইন্নায়ু নামেৰে এখন গাঁৱলৈ তেওঁলোকৰ দুজনে সেইদিনাই যাওঁতে যাওঁতে এই সকলো ঘটনাৰ বিষয়ে কথোপকথন কৰি গৈছিল। তেওঁলোকে কথোপকথন আৰু সোধাসুধি কৰোঁতেই যীশু নিজে ওচৰলৈ আহি তেওঁলোকৰ লগে লগে গ'ল। কিন্তু তেওঁলোকে তেওঁক যেন চিনিব নোৱাৰে, এইকাৰণে তেওঁলোকৰ চকু বন্ধ হ'ল। তেওঁলোকক সুধিলে,
তোমালোকে ইজনে সিজনে কি কথা পাতি গৈছা?
তাতে তেওঁলোক মলিন মুখেৰে থিয় হৈ ৰ'ল। তেতিয়া ক্লিয়পা নামেৰে তেওঁলোকৰ এজনে উত্তৰ দি তেওঁক কলে,
যি যি কথা এইকেইদিনত ঘটিব লাগিছে সেইবোৰ কথা জিৰচালেমত প্ৰবাস কৰি কেৱল তুমিহে নাজানা হবলা।
তেওঁলোকক সুধিলে,
কি কি কথা?
তেওঁলোকে তেওঁক কলে,
যি নাচৰতীয়া যীশু ঈশ্বৰ আৰু সকলো লোকৰ সাক্ষাতে কৰ্মত আৰু বাক্যত শক্তিমান ভাৱবাদী আছিল, আৰু আমাৰ প্ৰধান পুৰোহিত আৰু শাসনকৰ্তাসকলে কেনেকৈ তেওঁক প্ৰাণদণ্ডৰ অৰ্থে উধাই দি ক্ৰুচত দিলে, সেইবোৰ বিষয়ৰ কথা। কিন্তু যিজনাই ইছৰাইল লোকক মুক্ত কৰিব তেওঁই সেইজনা বুলি আমি আশা কৰিছিলোঁ। ইয়াক এৰিও এই সকলো কথা ঘটিবৰ আজি 3 দিন হৈছে।
তাত বাজে আমাৰ লগৰ কেইবাগৰাকীও তিৰোতা আমাক বিস্ময় লগালে। তেওঁলোকে ৰাতিপুৱাই মৈদামলৈ গৈ তাত তেওঁৰ দেহ নাপায় উলটি আহি ক'লে, আমি দূতবিলাকক দেখা পালোঁ, তেওঁলোকে তেওঁ জীৱিত হ'ল বুলি ক'লে। পাছে আমাৰ লগৰ কেইবাজন মানুহে মৈদামলৈ গৈ তিৰোতাবিলাকে কোৱাৰ দৰেই দেখিলে, কিন্তু তেওঁক দেখা নাপালে।
তেতিয়া তেওঁলোকক ক'লে,
সেই নিৰ্বোধ আৰু ভাৱবাদীয়ে কোৱা সকলো কথাত বিশ্বাস কৰিবলৈ ভুতুৱা চিত্তৰ মানুহ। খ্ৰীষ্টে এইবোৰ দুখ ভোগ কৰি নিজৰ প্ৰতাপত সোমাব নালাগিছিল নে?
পাছে তেওঁ মুচিৰে পৰা আৰু সকলো ভাৱবাদীৰে পৰা আৰম্ভ কৰি গোটেই শাস্ত্ৰত নিজৰ বিষয়ে লিখা কথা তেওঁলোকক বুজাই দিলে। তেওঁলোক যি গাঁৱলৈ গৈছিল তাৰ ওচৰ পালত তেওঁ আৰু বাদ যোৱা যেন দেখুৱালে। কিন্তু তেওঁলোকে তেওঁক বৰকৈ ধৰি কলে,
আমাৰ লগত থাকা, কিয়নো প্ৰায় সন্ধ্যা হ'ল
আৰু এতিয়া দিনৰ উৰ পৰিল। তাতে তেওঁলোকৰ সৈতে থাকিবলৈ সোমাল। পাছে তেওঁলোকৰ সৈতে ভোজন কৰিবলৈ বহিলত তেওঁ পিঠালৈ আশীৰ্বাদ কৰি ভাঙি তেওঁলোকক দিলে। এনেতে তেওঁলোকৰ চকু মুকলি হোৱাত তেওঁলোকে তেওঁক চিনি পালে আৰু তেওঁলোকৰ পৰা অদৃশ্য হ'ল। পাছে তেওঁলোকে পৰস্পৰে কোৱাকুই কৰি কলে,
বাটত আহোঁতে তেওঁ যেতিয়া আমাৰে সৈতে কথোপকথন কৰিলে আৰু শাস্ত্ৰৰ অৰ্থ বুজাই দিলে, তেতিয়া আমাৰ অন্তৰত হৃদয় প্ৰজ্বলিত নহৈছিল নে?
সেই সময়তেই তেওঁলোক দুজন উঠি জিৰচালেমলৈ উলটি আহিল। তাতে একে ঠাইতে গোট খোৱা 11 জন আৰু লগত থকাবিলাকক দেখা পালতেই তেওঁবিলাকে কলে,
নিশ্চয় প্ৰভু উঠিল আৰু ছিমোনক দেখা দিলে।
পাছে বাটত যি যি হ'ল আৰু পিঠা ভাঙোতে তেওঁ কেনেকৈ চিনা গ'ল সেই সকলোকে সেই দুজনেও কলে। এইবোৰ কথা হওঁতেই তেওঁ নিজে তেওঁবিলাকৰ মাজত থিয় হৈ কলে,
তোমালোকৰ শান্তি হওক।
কিন্তু ভূত দেখিছো বুলি ভাবি তেওঁবিলাক ভয়াতুৰ আৰু ত্ৰাসযুক্ত হ'ল। তাতে তেওঁবিলাকক কলে,
তোমালোকৰ মনত কিয় উগুল থগুল লাগিছে আৰু তোমালোকৰ অন্তৰত কি কাৰণে ভাৱনা জন্মিছে? মোৰ হাত ভৰি চাই জ্ঞাত হোৱা যে মইহে মোক স্পৰ্শ কৰি চোৱা, কিয়নো মোক যেনে দেখিছা সেইদৰে আত্মাৰ হাড়মঙহ নাই।
ইয়াকে কৈ তেওঁ নিজৰ হাত ভৰি তেওঁবিলাকক দেখুৱালে, কিন্তু তেওঁবিলাকে আনন্দৰ কাৰণে তেতিয়াও অবিশ্বাস কৰি বিস্ময় মানি থাকোঁতে তেওঁবিলাকক ক'লে,
তোমালোকৰ ইয়াত কিবা খোৱা বস্তু আছেনে?
তাতে তেওঁবিলাকে তেওঁক এডোখৰ ভজা মাছ দিলে, তেওঁ তাকে লৈ তেওঁবিলাকৰ আগতে খালে আৰু তেওঁবিলাকক ক'লে,
মুচিৰ বিধানত, ভাৱবাদীসকলৰ পুস্তকত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে সেই সকলো সিদ্ধ হ'ব লাগে বুলি তোমালোকৰ লগত থাকোঁতেই যি কথা মই কৈছিলো মোৰ সেই কথা এই।
তেতিয়া শাস্ত্ৰ বুজিবলৈ তেওঁবিলাকৰ মন মুকলি কৰি দিলে আৰু তেওঁ ক'লে,
এইদৰে লিখা আছে যে খ্ৰীষ্টে দুখ ভোগ কৰি তৃতীয় দিনা মৃতবিলাকৰ মাজৰ পৰা পুনৰাই উঠিব আৰু জেৰুচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন পালতন আৰু পাপমোচনৰ কথা তেওঁৰ নামে ঘোষণা কৰা হ'ব। তোমালোকে এই সকলোৰে সাক্ষী আছা আৰু চোৱা, মোৰ প্ৰীতিয়ে যি প্ৰতিজ্ঞা কৰিছিল তাক তোমালোকলৈ পঠিয়াই দিম, কিন্তু ওপৰত থকা শক্তি নোপোৱা মানে এই নগৰতেই থাকা।
পাছে তেওঁবিলাকক বৈঠানীয়া গাঁৱৰ সন্মুখলৈকে উলিয়াই নি তেওঁৰ হাত দাঙি তেওঁবিলাকক আশীৰ্বাদ কৰিলে। এইদৰে তেওঁবিলাকক আশীৰ্বাদ কৰাৰ সময়ত তেওঁবিলাকৰ পৰা পৃথক হ'ল আৰু তেওঁক স্বৰ্গলৈ নিয়া হ'ল। তেতিয়া তেওঁবিলাকে তেওঁক সেৱা কৰি অতি আনন্দৰে জেৰুচালেমলৈ উলটি আহিল আৰু সদায় ধৰ্মধামত ঈশ্বৰৰ স্তুতি কৰি থাকিছিল।